গুড ইভিনিং, ইটো আগে সুৱানী কহিমা চাম লাগ খবৰ পঢ়ি আছে কেতুখো মেৰে পয়লা হেডলাইন্স। নাগালেণ্ড টু ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং টু মানিছিয়া। মিনিষ্টাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ পি ফাই ৱাংখনিয়াক পৰা ফেক ডিষ্ট্ৰিক্ট হস্পিটেলতে মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ তে মজবুত কৰিবলৈ কথা ৰাখিছে। ইণ্ডিয়া টু ইতিহাস বনাইছে স্পেচ এক্স ড্ৰেগন স্পেচ ক্ৰাফ্ট, যোনটো সুবাংশু শুক্লাকে বুকি কিনে স্পেচ ষ্টেচনতে ডক কৰিছে। আৰু ডিষ্ট্ৰিক্ট ধাৰ্টি আবা অভিযান এৱেৰনেছ এণ্ড বেনিফিট ছেচুৰেশ্যন গেমছটো নাগালেণ্ড লগা চব জেগাতে ৰাখিছে। এতিয়া পুৰা খবৰ। ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং টু আজি চব দুনিয়াতে মানিছে। ইটো দিন মাৰ্ক কৰি কিনে প্ৰগ্ৰামতে কথা কৰাৰ চামে নাগালেণ্ড ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ডি জি পি ৰূপিন শৰ্মাৰ পৰা কৈছে কি বিশ চাল কাম কৰাৰ পিছতো বি প্ৰদেশতে ড্ৰাগ আৰু ট্ৰাফিকিং উঠি থকা লগা ওপৰ ৰখাবলৈ পৰা নাই। তাইৰ পৰা ৱাৰ্ণ কৰিছে কি ইটো প্ৰব্লেমটো বেছি ডাঙৰ আছে আৰু কৈছে তাইখন এতিয়া কাম কৰা থকাটো নাপুঞ্চে কৈছে। ডিজিপিটো আজি কহিমাতে ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগছ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং প্ৰগ্ৰামটোৰ কথা কৈছে, যোনটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এণ্ড ছেক্স আৰু কৃপা ফাউণ্ডেশ্যন নাগালেণ্ড পৰা মিলি কিনে জৰকাৰ কৰিছে। শ্ৰী শৰ্মাক কৈছে কি নাগালেণ্ডে এতিয়া বি 1.2 লাখ ড্ৰাগ ইউজাৰ্ছ আছে, বেছি টু হেৰোইন আৰু ছানফ্লাৱাৰটো চলাই আছে আৰু সদায় চাল 5 লাখ চব কেছটো চলায়। ইটো লগা খিলাফতে তাইৰ পৰা আৰু কৈছে কি চব এনফৰ্চমেণ্ট এজেঞ্চিছ খান মিলাই না প্ৰদেশতে সদায় চালতে 10,000 চব কেচ নিচিনাহে দূৰবলৈ পাৰিছে। আৰু কৈছে কি এণ্টি ড্ৰাগছ মেকানিজম তে কোৱৰ্ডিনেশ্যন আৰু একাউণ্টেবিলিটিটো কমটি আছে বেছিভাগটো ডিষ্ট্ৰিক্ট লেভেলতে। শ্ৰী শৰ্মা কৈছে কি চব এজেঞ্চিছ খান একেলগত মিলি কিনে কাম নকৰিলে তাতে একো ছাকচেছ নাথাকিব। তাইৰ পৰা আৰ্জেণ্ট ইউনিফাইড একচন ল'বলৈ মাতিছে, তাতে পুলিচ চৰকাৰ এন জি অ'ছ আৰু কমিউনিটি ইনষ্টিটিউচন খান মিলাই না। শ্ৰী শৰ্মাৰ পৰা ইউনিফাইড ইণ্টাৰ ডিপাৰ্টমেণ্টেল পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন লগা ডেভেলপমেণ্টটো ছাজেষ্ট কৰিছে, যোনটোৰ পৰা চব ইনষ্টিটিউচনতে এৱেৰনেছটো উঠাই দিব আৰু কামটো কোৱৰ্ডিনেট পাৰিব। ডি জি পি আৰু কমিউনিটি পুলিচ কলেবৰেশ্যনটো মজবুত কৰিবলৈ লগা জৰুৰী কৈছে। তাইৰ পৰা কৈছে কি চাইক'লজিকেল ইণ্টাৰভেনশ্যন নাথাকি কিনা খালি ৰিলিজিয়াছ কাউন্সেলিং পৰা না হ'ব। তাইৰ পৰা প্ৰদেশকে ট্ৰেইন চাইক'লজিকেল কাউন্সেলাৰ্ছ আৰু ষ্ট্ৰাকচাৰ ৰিহেবিলিটেশ্যন কাম কৰিবলৈ মাঙিছে। হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ মিনিষ্টাৰ পি ফাই ৱাংখনিয়াক ছাজুমা ট্ৰাউমা চেণ্টাৰতে লাপাৰস্কপিক মেচিন, আল্ট্ৰাছাউণ্ড মেচিন, এম্বুলেঞ্চ আৰু এডিশ্যনেল মেডিকেল অফিচাৰ দিবলৈ কথা ৰাখি দিছে। আৰু ডিষ্ট্ৰিক্ট হস্পিটেল ফেক্টে লাগি থকা লগা হেল্থ কেয়াৰ ছাৰ্ভিচেছটো দি কেনা মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰটো মজবুত কৰিবলৈ কৈছে। মিনিষ্টাৰটো আজি তাইৰ লগা টীম অফ অফিচাৰ্ছ ডিপাৰ্টমেণ্ট পৰা লৈ না ফেক ডিষ্ট্ৰিক্টে ষ্টেট ৱাইড টু লগা ছেকেণ্ড ফেজটো ল'ব পাৰিছে। ইটো ভিজিটটো হ'লে চৰকাৰ লগা কমিটমেণ্ট টু প্ৰাইম মিনিষ্টাৰ লগা ভিজন একতা বিকশিত নাগালেণ্ড ফৰ বিকশিত ভাৰত মজবুত কৰিবলৈ কৰিছে। তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ছাৰ্ভিছ গেপছ খান চাইকিনা মিনিষ্টাৰকে মিলাই না হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ছেক্ৰেটেৰী আৰু ডিপাৰ্টমেণ্ট পৰা অফিচিয়েলছ ডি চি আৰু এছ পি টু ডিষ্ট্ৰিক্ট হস্পিটেল ফেক ডিষ্ট্ৰিক্টে ইনস্পেক্ট কৰিছে। ডিষ্ট্ৰিক্ট হস্পিটেল লগা মিটিংতে কথা কৰা চামে শ্ৰী পাইৱাং টু গেপছ খানকে বন্ধ কৰিবলৈ লগা কথা ৰাখিছে। প্ৰদেশতে হেল্থ চেণ্টাৰ্ছতে উন্নতি আনি কিনে আৰু 2047 দেশ আৰু প্ৰদেশকে ডেভেলপ কৰিবলৈ লগা ভাৱনা লৈ না ডব্লিউ এইচ অ' আৰু ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডাৰ্ছটো এচিভ কৰি কিনা ইণ্ডিয়াটো ইতিহাস একতা বনাইছে যেতিয়া স্পেচ এক্স ড্ৰেগন স্পেচ ক্ৰাফ্ট আজি 4:30 তে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ISSতে ডক কৰিছে এক্সিয়ম 4 ক্ৰু লৈ কিনা। তাতে ইণ্ডিয়ান এয়াৰ ফৰ্চ গ্ৰুপ কেপ্টেইন সুভাংশু শুক্লা বি আছে। ইটো লৈ না ইণ্ডিয়াটো 41 পিছতে একটা এষ্ট্ৰনেটটো স্পেচতে আছে। শুক্লাটো লক্ষ্ণৌৰ পৰা জনম হৈছে আৰু তাইটো হ'লে ছেকেণ্ড ইণ্ডিয়ান আছে স্পেচতে যাওঁটো ৰাকেশ শৰ্মা লগা পিছতে, যোনটো 1984 যাইছে। ইটো হিষ্টৰিক মিছনটো হ'লে 4 এষ্ট্ৰনেট US, ইণ্ডিয়া, পোলেণ্ড আৰু হাংগাৰীৰ পৰা বুকি কিনা ISSতে যাই আছে। 14-day চাইণ্টিফিক এক্সপিডিশ্যন লো আৰ্থ অৰ্বিট লিঅ'তে হাৰ্মনি মডিউল স্পেচ ফেচিং পৰ্টে ডক কৰি কিনা মিনিষ্টাৰ অফ ছায়েন্স এণ্ড টেকন'লজি জিতেন্দ্ৰ সিং টু ইণ্ডিয়া এয়াৰ ফৰ্চ গ্ৰুপ কেপ্টেইন সুভাংশু শুক্লা আৰু এক্সিয়ম 4 মিছন টীমকে ভাদাই দিছে ISSতে ছাকচেছফুলি পৰা ডক কৰাৰ ওপৰত।
पहली मरतबा ऐसा हो रहा है कि कोई भारतीय मूल का अंतरिक्ष यात्री इंटरनेशनल स्पेस स्टेशन पर गए हैं तो भारत के लिए गर्व की बात तो ही है और साथ ही साथ मुझे लगता है कि अवसर है आभार प्रकट करने का भी देश के राजनीतिक नेतृत्व का प्रधानमंत्री मोदी जी का कि जिस प्रकार का एक अनुकूलता कामकाज के वातावरण में आई उसके कारण ये संभव हो पाया।
আপনি খান আকাশবাণী কোহিমা পৰা দিয়া খবৰ শুনি আছে। তাজা খবৰ জলদি পাব কাৰণে আমি খান না এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কোহিমাতে ফলো কৰিবি। আপনি খান পৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কোহিমা পৰা শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ শুনি আছে। ডিষ্ট্ৰিক্ট ধাৰ্তি আদা অভিযান এৱেৰনেছ এণ্ড বেনিফিট চিটুৱেশ্যন কেমটো আজি নাগালেণ্ড লগা সব ডিষ্ট্ৰিক্টে ৰাখিছে। মগকচুনতে একটা ব্লক লেভেল এৱেৰনেছ এণ্ড বেনিফিট চিটুৱেশ্যন কেমটো ব্লক ডেভেলপমেণ্ট অফিচ তুলি সাব ডিভিজনতে ৰাখিছে। কেম্প লগা সময়তে কিচিম কিচিম চাৰ্ভিছটো দিছে, তাতে আধাৰ ৰেজিষ্ট্ৰেশ্যন, অল এজ উইড' আৰু দিভ্যাং পেঞ্চন স্কিম, দ্য মিনিষ্ট চিফ মিনিষ্টাৰ মাইক্ৰ' ফাইনেন্স ইনিচিয়েটিভ, হেল্থ স্ক্ৰিনিং এণ্ড কনচাল্টেশ্যন আৰু আয়ুষ্মান ভাৰত আৰু আলাহ খান প্ৰভাইড কৰিছে। যেনেবোৰ ডিষ্ট্ৰিক্ট লগা নিচিয়েতে এটা এৱেৰনেছ কাম ফেলিচিটেশ্যন কেম টু অফিচ অফ দ্য ADC আগুনাটতে কণ্ডাক্ট কৰিছে। চৰকাৰ অফিচিয়েলছ, ভিলেজ কাউঞ্চিল মেম্বাৰ্ছ আৰু বেনিফিচিয়াৰিজ, পান্দৰ বস্তি টকিয়ে ব্লক নিচিতে থকা খান প্ৰগ্ৰামতে ভাগ লৈছে। টিংচানতে হ'লে লিৰিছে বস্তি লমকিং ব্লক নিচিতে ESC লগা ইনিচিয়েটিভ পৰা লমকিং চিংমাই আৰু আলাক আলাক ডিপাৰ্টমেণ্টছ লগা ৰিপ্ৰেজেণ্টেটিভ, বেংকছ আৰু পোষ্ট অফিচ খান লৈ কিনা কেম্পটো ৰাখিছে। প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ ল' এণ্ড জাষ্টিচ আৰু ফিছাৰী এণ্ড একুৱাটিক ৰিচৰ্চেছ নাগালেণ্ড ৱাই কিখেত চেমা পৰা সমাজ, চাৰ্চ আৰু প্ৰদেশটো কোৰ্ডিনেট কৰি কিনা কাম কৰিবলৈ লগা জৰুৰী কৈছে। ড্ৰাগছ এবিউজ আৰু ইলিচিট ট্ৰাফিকে উঠি থকা ওপৰ লৰাই কৰিবলৈ শ্ৰী চেমাটো ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং লগা প্ৰগ্ৰামটোৰ কথা কৈছে, যোনটো অপাৰেশ্যন ছেলভেজ ৰিহেবিলিটেশ্যন চেণ্টাৰ পেৰেণ্ট ডিষ্ট্ৰিক্টে ৰাখিছে। তাইৰ পৰা কৈছে কি ড্ৰাগছ এবিউজ আৰু ট্ৰাফিকিংটো পাব্লিক হেল্থ, ছ'চিয়েল ষ্টেবিলিটি, ইকনমিক ডেভেলপমেণ্ট আৰু গ্ল'বেল ছিকিউৰিটিতে ডাঙৰ খাতৰা আছে। প্ৰগ্ৰামটো হ'লে অপাৰেশ্যন ছেলভেজ, জেলিয়াং ৰং ষ্টুডেণ্ট ইউনিয়ন আৰু জেলিয়াং ৰং ইউথ অৰ্গেনাইজেশ্যন নাগালেণ্ড পৰা মিলি কিনা জৰকাৰ কৰিছে। মিনিষ্টাৰ অফ ষ্টেট ফৰ ছ'চিয়েল জাষ্টিচ এণ্ড এম্পাৱাৰমেণ্ট BL ভাৰ্মাৰ পৰা আজি কৈছে কি এতিয়াতক দেশ লগা চব পৰা 14 crore ওপৰ মানুহটো নাশা মুক্ত ভাৰত অভিযানতে জইন কৰিছে। নই দিল্লীতে ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং লগা ইভেণ্টে কথা কোৱা চামে মিনিষ্টাৰ কৈছে কি 4 lakh এডুকেশ্যনেল ইনষ্টিটিউচন টু ইটো কেম্পেইনতে জইন কৰিছে।
आज उनके लिए सही दिशा कैसे मिले, नशा मुक्ति अभियान से जुड़ करके कैसे उनको अपनाए। आपने नुक्कड़ नाटक भी देखे होंगे, नाटक के माध्यम से तरह तरह से लगातार हमारे चाहे नशा मुक्ति केंद्र हैं, इन माध्यमों से हम हमारा मंत्रालय तरह तरह से स्कीम चला करके शिक्षण संस्थाओं के माध्यम से अलग अलग तरीके से हम जो प्रयास काम कर रहे हैं, हम निश्चित उस पर काबू भी पाएंगे।
নাগালেণ্ডে আফ্ৰিকান চোৱাইন ফিভাৰ ASF ওলাই না যাই থকা ওপৰত ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেনেৰী চাৰ্ভিছ পৰা চব গাহৰি ফাৰ্মাৰ্ছ আৰু ষ্টেক হোল্ডাৰ্ছ খান লগত ষ্ট্ৰিক্ট প্ৰিকশ্যনেৰী মেজাৰ্ছটো চলাবলৈ এডভাইচ কৰি দিছে বেমাৰীটো আৰু স্প্ৰেড নকৰিবলৈ। ডিপাৰ্টমেণ্ট পৰা কৈছে কি ASF বেছি কণ্টেজিয়াছ ভাইৰেল বেমাৰী আছে, যোনটো 2 kb ডমেষ্টিক আৰু জংগলী গাহৰি বি এফেক্ট কৰে। 100% মৰি যায় বেমাৰী লাগিলে। এতিয়াতক একো ভেকচিন নহ'লে বি ট্ৰিটমেণ্টটো নাই। ডিপাৰ্টমেণ্টটো চব ফাৰ্মাৰ্ছ লগ কৈছে কি যেতিয়া গাহৰি এনে পৰা মৰিছে নহ'লে বি বেমাৰীৰ নিচিনা হৈছে কৰিলে চবচে ওচৰ ভেটেনেৰী চেণ্টাৰতে ৰিপৰ্ট দিবলৈ অনুৰোধ কৰিছে। ফাৰ্মাৰ্ছ চবকে এলাৰ্ট থাকিবলৈ কৈছে আৰু চব গাইডলাইনছ আৰু এডভাইজাৰিজটো ফ'ল' কৰিবলৈ ডিপাৰ্টমেণ্ট পৰা এডভাইচ কৰি দিছে। ডিপাৰ্টমেণ্ট কৈছে চব ফাৰ্মাৰ্ছ লগা কৰ্পৰেশ্যনটো বেছি জৰুৰী আছে ASF প্ৰদেশতে ৰখাবলৈ, এচিষ্টেঞ্চ নহ'লে বি ছাছপেক্টেড কেচেছ ৰিপৰ্ট কৰিবলৈ আপুনি খান লগা চবচে ওচৰ ভেটেনেৰী অফিচতে কণ্টেক্ট কৰিবলৈ পাৰিব। খবৰ চেইছতে দুবাৰা হেডলাইনছ। নাগালেণ্ড টু ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং টু মানিছে। মিনিষ্টাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ পি ফাইৱাং কন্যাক পৰা ফেক ডিষ্ট্ৰিক্ট হস্পিটেলতে মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰতে মজবুত কৰিবলৈ কথা ৰাখিছে। ইণ্ডিয়াটো ইতিহাস বনাইছে স্পেচ এক্স ড্ৰেগন স্পেচ ক্ৰাফ্ট, যোনটো সুভাংশু শুক্লাকে বুকি কিনা স্পেচ ষ্টেচনতে ডক কৰিছে। আৰু ডিষ্ট্ৰিক্ট ভাৰতী অভিযান অভিযান এৱেৰনেছ এণ্ড বেনিফিট চিটুৱেশ্যন কেম্পটো নাগালেণ্ড লগা চব জেগাতে ৰাখিছে। আজি ৰাতি লগা নাগামিজ খবৰ ইমানতে শেষ হ'ব। শুনি থাকিবি কালি ফুজুৰ 7:25 বজাত নাগামিজ খবৰ আনি দিব। আপুনি খান চবকে ভাল ৰাতি হ'বি।